تلك من أنباء الغيب نوحيها إليك ما كنت تعلمها أنت ولا قومك من قبل هذا فاصبر إن العاقبة للمتقين
এইবোৰ হৈছে গায়বৰ সংবাদ। আমি তোমাক অহিৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়ো জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাকীসকলৰ বাবেই নিৰ্ধাৰিত।